নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনিৰ বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। অসম কৃষি বিশ্ববিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক সামৰি কালিৰে পৰা আঞ্চলিক কৃষি মেলা অনুষ্ঠিত হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষিমন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্যত কৃষি ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান আছে। কৃষকক উপকৃত কৰাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে বিগত বছৰবোৰত বহুকোটি টকা মূল্যৰ কৃষি সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হৈছে। উত্তৰ পূবৰ ৰাজ্যকেইখনৰ পৰা নিৰ্বাচন কৰা 5গৰাকী কৃষকক কালি সম্বৰ্ধনা জনোৱা হয়। এই মেলাৰ লগত সংগতি ৰাখি কৃষিজাত প্ৰযুক্তি প্ৰদৰ্শন, কৃষি প্ৰদৰ্শনী, কৃষকৰ প্ৰশিক্ষণ, কৃষিভিত্তিক প্ৰতিযোগিতা, কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান, ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা, কৃষি সম্পৰ্কীয় আলোচনা, সাংস্কৃতিক অনুষ্ঠান আদিৰো আয়োজন কৰা হৈছে। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে লখিমপুৰ জিলাত আজি অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ বাবে অসামৰিক প্ৰতিৰক্ষা সংযুক্ত পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা দণ্ডাধীশে পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষাৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীৰ বাদে অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে মোবাইল ফোন নাইবা কোনো ধৰণৰ ডিজিটেল যোগাযোগৰ মাধ্যম, কেলকুলেটৰ, পেন ড্ৰাইভ, পাঠ্যপুথি আদি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব। এই আদেশ অমান্য কৰা লোকসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ'ব বুলিও প্ৰশাসনে জনাইছে। তিনিচুকীয়া জিলাৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ IQAC উদ্যোগত আজি অৰ্গেনিক পদ্ধতিৰে কিদৰে খেতি কৰিব পাৰি সেই সন্দৰ্ভত এলানি সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তিনিচুকীয়া নগৰৰ দেওবুৰীয়া বজাৰত এই সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চৈতন্য বৰাই সদৰি কৰিছে। মহাবিদ্যালয়খনক অৰ্গেনিক পদ্ধতিৰে কৰা খেতিৰ দ্বাৰা উৎপাদিত শাক পাচলি বিক্ৰীৰো ব্যৱস্থা থাকিব বুলি আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জনাইছে। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমাৰ মেৰাপানী ডি ছেক্টৰৰ বিবদমান এলেকাৰ সৰুপানী অঞ্চলত বহুসংখ্যক ষ্টোন ক্ৰেচাৰ গঢ়ি উঠিছে। অসম নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ দিয়াৰ পাছতো একাংশ অনা অসমীয়া ব্যৱসায়ীয়ে নগালোকৰ নামত নাগালেণ্ড প্ৰশাসনৰ অনুমতি লৈ 20 অধিক ষ্টোন ক্ৰাছাৰ স্থাপন কৰিছে। ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে গঢ়ি উঠা এনে 21 ষ্টোন ক্ৰাছাৰে নিতৌ পাহাৰৰ শিল ভাঙি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িওৱাৰ লগতে শিল, চিপছ কঢ়িওৱা শ শ দাম্পাৰে অঞ্চলটোৰ জনসাধাৰণক অতিষ্ঠ কৰিছে। নাগালেণ্ড চৰকাৰৰ বন বিভাগৰ পৰা চালান লৈ ডাম্পাৰবোৰে শিল বালি সৰবৰাহ কৰাৰ ফলত ৰাজ্য চৰকাৰে বুজন পৰিমাণৰ ৰাজহ হেৰুৱাইছে বুলিও অঞ্চলটোৰ সচেতন মহলে অভিযোগ কৰিছে। আয় বহিৰ্ভূত সম্পত্তিৰ আহৰণৰ অভিযোগত শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলেৰ বাসগৃহ আৰু কাৰ্যালয়ত কালি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অভিযান চলায়। বিষয়াগৰাকীৰ চৰকাৰী বাসগৃহ আৰু শিৱসাগৰ জিলা পৰিষদৰ কাৰ্যালয়ত এই অভিযান চলোৱা হৈছিল। এই অভিযানত 20টা বেংক একাউণ্ট চিল কৰাৰ লগতে বহু নথি পত্ৰ জব্দ কৰা হয়। অসম গ্ৰন্থমেলাত আজি শিশুৰ দিন শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই উপলক্ষে পুৱা 9:30 বজাৰ পৰা দিনৰ 2 বজালৈ চিত্ৰাংকন মুকলি কুইজ, কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত কালি পৰ্যন্ত 5 কোটি 10 লাখ টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। ছিডনীত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেলৰ আজি 3য় দিনা ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 162 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে অষ্ট্ৰেলিয়াই 3টা উইকেটৰ বিনিময়ত 75 ৰাণ সংগ্ৰহ কৰিছে। কালি 6টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 141 ৰাণৰ পৰা আজি পুৱা ভাৰতে খেল আৰম্ভ কৰি কেৱল 16 ৰাণহে যোগ দিবলৈ সমৰ্থ হয়। আলহী দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই 157 ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ শ্বট বুলাণ্ডে 6টা আৰু অধিনায়ক পেট কামিন্সে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কালি অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত 2টা উইকেট হেৰুৱাই কেৱল 181 ৰাণ কৰি ভাৰতৰ প্ৰথম ইনিংছৰ 185 ৰাণৰ প্ৰায় কাষ চাপে। ভাৰতৰ হৈ মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণাই 3টা উইকেট আৰু জসপ্ৰীত বুমৰাহ আৰু নীতিশ কুমাৰে 2টাকৈ উইকেট দখল কৰে। আৰু ইয়াৰ লগে লগে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।